एया आकाशवाणी এতিয়াৰ বাতৰিৰ সৈতে মই মৰমী কাশ্যপ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কেৰালাৰ তিৰুৱনন্তপুৰমত কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। নেতাজী সুভাষ চন্দ্ৰ বসুৰ জয়ন্তীত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। কেন্দ্ৰ চৰকাৰে ৰাজহুৱা খণ্ডৰ সাধাৰণ বীমা কোম্পানী আৰু ৰাষ্ট্ৰীয় কৃষি আৰু গ্ৰামোন্নয়ন বেংকৰ মজুৰি সংশোধনত অনুমোদন দিছে। ভাৰত আৰু ইউৰোপীয় সংঘই পৰিবহণ ব্যৱস্থা অধিক বৃদ্ধি কৰাৰ উদ্দেশ্যে এখন বুজাবুজিৰ চুক্তিত সহমতত উপনীত হৈছে। আৰু ভাৰত আৰু নিউজিলেণ্ডৰ মাজৰ পাঁচখনীয়া টি টুৱেণ্টি ক্ৰিকেট শৃংখলাৰ দ্বিতীয়খন খেল আজি ৰায়পুৰত অনুষ্ঠিত হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কেৰালাৰ তিৰুৱনন্তপুৰমত ভালেমান উন্নয়নমূলক প্ৰকল্পৰ মুকলি কৰাৰ লগতে নতুন ৰেলগাড়ীৰ যাত্ৰাৰ পতাকা জোকাৰি শুভাৰম্ভ কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে 1,00,000 হিতাধিকাৰীক পি এম স্বনিধি ক্ৰেডিট কাৰ্ড আৰু পি এম স্বনিধি ঋণ বিতৰণ কাৰ্যসূচী মুকলি কৰে। শ্ৰীমোদীয়ে লগতে 3খন অমৃত ভাৰত এক্সপ্ৰেছ আৰু 1খন যাত্ৰীবাহী ৰেলৰ যাত্ৰাৰ শুভাৰম্ভ কৰে। তেওঁ লগতে চি এছ আই আৰ এন আই আই এছ টিৰ উদ্ভাৱন প্ৰযুক্তি আৰু উদ্যমিতা হাবৰ আধাৰশিলাও স্থাপন কৰে। শ্ৰীমোদীয়ে শ্ৰী চিত্ৰা তিৰুনেল চিকিৎসা বিজ্ঞান আৰু প্ৰযুক্তি প্ৰতিষ্ঠানৰ ৰেডিঅ' চাৰ্জাৰী কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰাৰ লগতে নতুন পূজাপুৰা মুখ্য ডাকঘৰ মুকলি কৰে। অনুষ্ঠানত জনসভাক সম্বোধন কৰি শ্ৰীমোদীয়ে কয় যে বিকশিত ভাৰতৰ লক্ষ্যৰে চৰকাৰে নিৰন্তৰ প্ৰয়াস অব্যাহত ৰাখিছে আৰু বৃহৎ মহানগৰসমূহত বিকশিত ভাৰতৰ স্বৰূপ প্ৰতিফলিত হৈছে। তেওঁ কয় যে কেন্দ্ৰীয় চৰকাৰে বিগত 11 বছৰত চহৰৰ আন্তঃগাঁথনি বিকশাই তোলাৰ বাবে ভালেমান পুঁজি বিনিয়োগ কৰিছে। নেতাজী সুভাষ চন্দ্ৰ বসুৰ আজি 129 সংখ্যক জন্মবাৰ্ষিকী। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি ৰাষ্ট্ৰপতি ভৱনত নেতাজী সুভাষ চন্দ্ৰ বসুক তেওঁৰ জয়ন্তী উপলক্ষে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। উল্লেখযোগ্য যে সমগ্ৰ দেশতে এই দিনটো পৰাক্ৰম দিৱস হিচাপে পালন কৰা হয়। পশ্চিমবংগৰ জনসাধাৰণে কিম্বদন্তী স্বাধীনতা সংগ্ৰামীগৰাকীক আজি শ্ৰদ্ধা আৰু ভক্তিৰে স্মৰণ কৰে। এই উপলক্ষে সমগ্ৰ ৰাজ্যখনতে বিভিন্ন কাৰ্যসূচী পালন কৰা হৈছে। সন্ধিয়া কলকাতাৰ ভিক্টৰিয়া মেমৰিয়েল প্ৰাংগণত এক বিশেষ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। এই অনুষ্ঠানত উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণন আৰু পশ্চিমবংগৰ ৰাজ্যপাল ডঃ চি ভি আনন্দ বসুৱে অংশগ্ৰহণ কৰিব। পৰাক্ৰম দিৱসৰ লগত সংগতি ৰাখি নেতাজী সুভাষ চন্দ্ৰ বসু আৰু স্বাধীনতা সংগ্ৰামক চিত্ৰিত কৰি লাইট এণ্ড ছাউণ্ড শ্ব'ৰো আয়োজন কৰা হৈছে। কেন্দ্ৰীয় চৰকাৰে ৰাজহুৱা খণ্ডৰ সাধাৰণ বীমা কোম্পানী আৰু ৰাষ্ট্ৰীয় কৃষি তথা গ্ৰামোন্নয়ন বেংক চমুকৈ নাবাৰ্ড মজুৰি সংশোধনত অনুমোদন দিছে। চৰকাৰে লগতে ভাৰতীয় ৰিজাৰ্ভ বেংক আৰু নাবাৰ্ডৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰীৰ পেঞ্চনৰ সংশোধনতো অনুমোদন জনাইছে। বিত্ত মন্ত্ৰালয়ে আজি জানিবলৈ দিয়ে যে ইয়াৰ ফলত 44,322 কৰ্মচাৰী 23,570 পেঞ্চনাৰ আৰু 23,260 পেঞ্চনভোগী পৰিয়াল উপকৃত হ'ব। বৰ্ধিত মূল্যবৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। মন্ত্ৰালয়ে জানিবলৈ দিছে যে 2022 চনৰ 1 আগষ্টৰ পৰা ৰাজহুৱা খণ্ডৰ সাধাৰণ বীমা কোম্পানীৰ কৰ্মচাৰীসকলৰ এই সংশোধন কাৰ্যকৰী হ'ব। ইয়াৰ ফলত 14% মূল বেতন আৰু মৰগীয়া বানচ বৃদ্ধিসহ কৰ্মচাৰীসকলৰ 12.4% মজুৰি বৃদ্ধি হ'ব। নাবাৰ্ড আৰু ভাৰতীয় ৰিজাৰ্ভ বেংকৰ কৰ্মচাৰীসকলৰ সংশোধন 2022 চনৰ 1 নৱেম্বৰৰ পৰা কাৰ্যকৰী হ'ব। মন্ত্ৰালয়ে লগতে অৱগত কৰিছে যে নাবাৰ্ডৰ এ বি আৰু চি গ্ৰেডৰ কৰ্মচাৰীসকলৰ প্ৰায় 20% সংশোধন হ'ব আৰু ভাৰতীয় ৰিজাৰ্ভ বেংকৰ পেঞ্চনাৰসকলৰ পেঞ্চন 10% বৃদ্ধি হ'ব। উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে আজি নেতাজী সুভাষ চন্দ্ৰ বসুৰ জয়ন্তী উপলক্ষে পালন কৰা পৰাক্ৰম দিৱসত ভাগ লোৱাৰ উদ্দেশ্যে এদিনীয়া ভ্ৰমণসূচীলৈ ওড়িশাত উপস্থিত হয়। ওড়িশাৰ ৰাজ্যপাল ডঃ হৰিবাবু কম্বমপাটি, মুখ্যমন্ত্ৰী মোহন চৰণ মাঝী আৰু আন আন বিশিষ্ট ব্যক্তিসকলে ৰাজ্যখনৰ বিজু পাটনায়ক আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত প্ৰথমবাৰ ওড়িশাৰ ভ্ৰমণলৈ যোৱাৰ উপৰাষ্ট্ৰপতিগৰাকীক আদৰণি জনায়। উপৰাষ্ট্ৰপতি ৰাধাকৃষ্ণনে নেতাজী সুভাষ চন্দ্ৰ বসুৰ জন্মস্থান কটকৰ পানকিনাথ ভৱনো পৰিদৰ্শন কৰিব। তেওঁ কটকৰ নেতাজী জন্মভূমি সংগ্ৰহালয় প্ৰাংগণৰ সমীপত নৱনিৰ্মিত জিলা সাংস্কৃতিক ভৱনো মুকলি কৰিব। উপৰাষ্ট্ৰপতিগৰাকীৰ ভ্ৰমণৰ পৰিপ্ৰেক্ষিতত ৰাজ্যখনত কেইবাতৰপীয়া নিৰাপত্তা ব্যৱস্থা কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বালাচাহেব থাকৰে জয়ন্তী শতবাৰ্ষিকীত তেওঁৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীমোদীয়ে মহাৰাষ্ট্ৰৰ সামাজিক আৰু ৰাজনৈতিক প্ৰেক্ষাপট উল্লেখযোগ্যভাৱে সলনি কৰা থাকৰে এগৰাকী শীৰ্ষ পৰ্যায়ৰ ব্যক্তি বুলি উল্লেখ কৰে। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। ভাৰত আৰু ইউৰোপীয় সংঘই পৰিবহণ ব্যৱস্থা অধিক বৃদ্ধি কৰাৰ উদ্দেশ্যে এখন বুজাবুজিৰ চুক্তিত সহমতত উপনীত হৈছে। ডাভোছত বিশ্ব অৰ্থনৈতিক মঞ্চত ভাগ লোৱাৰ সুযোগতে ভাৰতৰ অসামৰিক বিমান পৰিবহণ মন্ত্ৰী কে ৰামমোহন নাইডুৱে ইউৰোপীয় সংঘৰ পৰিবহণ আয়ুক্ত এপষ্টলছ টিজুকিষ্টৰ সৈতে মিলিত হয়। বৈঠকত বহনক্ষম বিমান ইন্ধন, পৰিৱেশ অনুকূল যাতায়াত আৰু সেউজ বিমান যাতায়াতৰ ওপৰত গুৰুত্ব আৰোপ কৰে। বৈঠকত তেওঁলোকে বহনক্ষমতা, উদ্ভাৱন আৰু পৰিৱেশ অনুকূল যাতায়াত ব্যৱস্থা গঢ়ি তোলাৰ ওপৰত সবিশেষ আলোচনা কৰে। দুয়োপক্ষই ইউৰোপীয় সংঘৰ বিমান সুৰক্ষা সংস্থা আৰু অসামৰিক বিমান পৰিবহণ সঞ্চালকালয়ৰ মাজত সহযোগিতা সুদৃঢ় কৰাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে, যাতে সহযোগিতা যুটীয়া প্ৰমাণীকৰণ, চাইবাৰ সুৰক্ষা আৰু ড্ৰোনৰ নিয়ন্ত্ৰণৰ ওপৰত কাম কৰিব পাৰে। অসামৰিক বিমান পৰিবহণ মন্ত্ৰীগৰাকীয়ে লগতে জানিবলৈ দিয়ে যে তেওঁলোকে লগতে যুটীয়া কাৰ্যকৰী গোট আৰু প্ৰযুক্তি আধাৰিত কাৰ্যসূচী ৰূপায়ণৰ দৰে নতুন পদক্ষেপ গ্ৰহণ কৰিছে। দুয়োগৰাকী নেতাই লগতে ইউৰোপীয় সংঘ আৰু ভাৰতৰ মাজৰ সম্পৰ্ক অধিক সুদৃঢ় কৰি গোলকীয় সেউজ বিমান যাতায়াতৰ পদক্ষেপ বৃদ্ধি কৰাৰ ওপৰত সবিশেষ আলোচনা কৰে। ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কৈছে যে ভাৰতে 18 মাহৰ ভিতৰত নিজা মোবাইল ব্ৰেণ্ড মুকলি কৰাৰ আশা কৰা হৈছে। মন্ত্ৰীগৰাকীয়ে ডাভোছৰ বিশ্ব অৰ্থনৈতিক মঞ্চত ভাগ লোৱাৰ সময়ত সংবাদ মাধ্যমৰ আগত এই কথা অৱগত কৰে। শ্ৰীবৈষ্ণৱে লগতে কয় যে ভাৰত অতি সন্তোষজনকভাৱে ইলেক্ট্ৰনিক্সৰ সা সৰঞ্জাম বৃদ্ধি কৰিবলৈ সমৰ্থ হৈছে আৰু অচিৰেই দেশখনে নিজা মোবাইল ফোনৰ ব্ৰেণ্ড লাভ কৰিবলৈ সক্ষম হ'ব। তেওঁ জানিবলৈ দিয়ে যে মোবাইল ফোনৰ বাবে যাৱতীয় ভালেমান সামগ্ৰী ভাৰতে উল্লেখযোগ্যভাৱে নিৰ্মাণ কৰিবলৈ সক্ষম হৈছে। দেশৰ সংবিধানৰ 8ম অনুচ্ছেদ অনুসৰি মিজো ভাষাক অন্তৰ্ভুক্ত কৰাৰ বাবে ভালেমান পদক্ষেপ গ্ৰহণ কৰা হৈছে। মিজোৰাম চৰকাৰে গঠন কৰি দিয়া মিজো ভাষা উন্নয়ন পৰিষদে এই পদক্ষেপ গ্ৰহণ কৰিছে। মুখ্যমন্ত্ৰী লালডুহোমাৰ অধ্যক্ষতাত মিজো ভাষা উন্নয়ন পৰিষদৰ 8ম অধ্যয়ন গোটে কালি এই সন্দৰ্ভত পৰ্যালোচনা কৰাৰ লগতে ইয়াৰ অগ্ৰগতি সম্পৰ্কে সবিশেষ বুজ লয়। অচিৰেই এই সন্দৰ্ভত সবিশেষ প্ৰতিবেদন দাখিল কৰা হ'ব। ছিকিম আৰক্ষীক অসাধাৰণ সেৱা আৰু পেছাদাৰিত্বৰ বাবে ৰাষ্ট্ৰপতিৰ পুলিচ কালাৰ বঁটা আগবঢ়োৱা হৈছে। নিচান নামেৰে জনাজাত এই বঁটা হৈছে সাহস, অনুশাসন তথা নিষ্ঠাৰ প্ৰতীক আৰু ইয়াৰ আৰক্ষীৰ পোছাকৰ বাওঁহাতত গৌৰৱেৰে পৰিধান কৰা হয়। উল্লেখযোগ্য যে স্বাধীনতাৰ পাছত মাত্ৰ 14খন ৰাজ্যহে এই সন্মানীয় বঁটা লাভ কৰিছে। সামগ্ৰিকভাৱে এই বঁটা লাভ কৰা ছিকিম দেশৰ 5ম আৰু উত্তৰ পূৰ্বাঞ্চলৰ 3য়খন ৰাজ্য হিচাপে পৰিগণিত হৈছে। ছিকিম আৰক্ষীক আনুষ্ঠানিকভাৱে এই নিচান প্ৰদান কৰা হ'ব। মেঘালয় চৰকাৰে 2026 বৰ্ষৰ দ্বিতীয় সপ্তাহৰ ভিতৰত পূব আৰু পশ্চিম ৰেঞ্জত 3000ৰো অধিক আৰক্ষী জোৱানৰ নিযুক্তি সম্পূৰ্ণ কৰিবলৈ সাজু হৈছে। ৰাজ্যখনৰ আৰক্ষীৰ ক্ষমতা বৃদ্ধি কৰাৰ উদ্দেশ্যে শ্বিলং আৰু তুৰাত এই বৃহৎ নিযুক্তি সমাৱেশ অনুষ্ঠিত কৰা হৈছে। নিযুক্তি প্ৰক্ৰিয়াৰ সকলো কাৰ্যৱলী সুচাৰুৰূপে চলাই থকা হৈছে বুলি গৃহ বিভাগৰ আয়ুক্ত তথা সচিব চাইৰিল ভি ডাৰ্লং ডিয়েংডহে জানিবলৈ দিছে। ভাৰত আৰু নিউজিলেণ্ডৰ মাজৰ 5খনীয়া টি-20 ক্ৰিকেট শৃংখলাৰ 2য়খন খেল আজি ৰায়পুৰত শ্বহীদ বীৰ নাৰায়ণ সিং আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ'ব। খেলখন সন্ধিয়া 7 বজাত আৰম্ভ হ'ব। ভাৰত নাগপুৰত অনুষ্ঠিত প্ৰথমখন খেলত জয়লাভ কৰি শৃংখলাত সম্প্ৰতি 1-0 আগবাঢ়ি আছে। ভাৰতৰ পি ভি সিন্ধু আৰু লক্ষ্য সেনে ইণ্ডোনেছিয়া মাষ্টাৰ্ছ বেডমিণ্টন প্ৰতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। লক্ষ্য সেনে কালি পুৰুষৰ ছিংগলছৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলত চীনৰ জেছন গুনাৱানক 21-21-11 পোনপটীয়া গেমত পৰাভূত কৰে। লক্ষ্য সেন আজি কোৱাৰ্টাৰ ফাইনেলত থাইলেণ্ডৰ পানিতাছফুন টিৰাটচুকালৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। পি ভি সিন্ধুৱে কালি মহিলাৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলত ডেনমাৰ্কৰ হোজমাৰ্ক কেজেৰ ফেল্ডটক 21-19-21-18 গেমত পৰাস্ত কৰে। সিন্ধু আজি কোৱাৰ্টাৰ ফাইনেলত চীনৰ চেন ইউ ফেইৰ সন্মুখীন হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কেৰালাৰ তিৰুৱনন্তপুৰমত কেইবাটাও উন্নয়নমূলক প্ৰকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। নেতাজী সুভাষ চন্দ্ৰ বসুৰ জয়ন্তীত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। কেন্দ্ৰীয় চৰকাৰে ৰাজহুৱা খণ্ডৰ সাধাৰণ বীমা কোম্পানী আৰু ৰাষ্ট্ৰীয় কৃষি তথা গ্ৰামোন্নয়ন বেংকৰ মজুৰি সংশোধনত অনুমোদন দিছে। ভাৰত আৰু ইউৰোপীয় সংঘই পৰিবহণ ব্যৱস্থা অধিক বৃদ্ধি কৰাৰ উদ্দেশ্যে এখন বুজাবুজিৰ চুক্তিত সহমতত উপনীত হৈছে। আৰু ভাৰত আৰু নিউজিলেণ্ডৰ মাজৰ 5খনীয়া টি-20 ক্ৰিকেট শৃংখলাৰ 2য়খন খেল আজি ৰায়পুৰত অনুষ্ঠিত হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি বিয়লি 3 বজাত।